হিতুপদেশ দুই অধ্যায়। জ্ঞানৰ উৎকৃষ্টতা। হে মোৰ পুত্ৰ, তুমি যদি মোৰ কথা গ্ৰহণ কৰা আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা, প্ৰজ্ঞাৰ কথা শুনা আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হ'ব। তুমি যদি বুজিবৰ বাবে কান্দা আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা, ৰূপ বিচৰাৰ দৰে যদি তুমি ইয়াক বিচাৰা আৰু গুপ্ত ধন বিচৰাৰ দৰে বুজিব পৰা শক্তি বিচৰা, তেতিয়াহে জিহুৱাৰ প্ৰতি থকা ভয় তুমি বুজিব পাৰিবা আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা। কাৰণ জিহুৱাইহে প্ৰজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়। যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্ৰজ্ঞা সংগ্ৰহ কৰে। যিসকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ। তেওঁ ন্যায়ৰ পথক প্ৰতিৰক্ষা কৰে আৰু যিসকল তেওঁৰ প্ৰতি বিশ্বাসী তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে। তেতিয়া তুমি ধাৰ্মিকতা, ন্যায় বিচাৰ আৰু স্বাভাৱিক ন্যায় আৰু সকলো ভাল পথ বুজিব পাৰিবা। কাৰণ প্ৰজ্ঞা তোমাৰ হৃদয়ত প্ৰৱেশ কৰিব আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্টজনক হ'ব। সতৰ্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব। এইবোৰে পাপ কাৰ্যৰ পৰা আৰু যিসকলে বিপদগামী কথা কয় তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব। তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে আৰু আন্ধাৰ পথত চলে। যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে তেতিয়া তেওঁলোকে আনন্দ কৰে আৰু দুৰ্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে। তেওঁলোকে কুটিল পথ অনুসৰণ কৰে, তেওঁলোকে প্ৰবঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতিপথ গোপন কৰে। দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খোচামোদ কথা কোৱা আৰু বিবিচাৰী মহিলাৰ পৰা প্ৰজ্ঞা আৰু সতৰ্কতাই ৰক্ষা কৰায়। তেওঁ যৌৱনকালৰ লগৰীক ত্যাগ কৰে আৰু তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি পাহৰে। তেওঁ ঘৰ মৃত্যুলৈ আগুৱায় আৰু তেওঁ পথে মৈদামত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব। যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে তেওঁলোক পুনৰ ঘূৰি নাহিব আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব। সেয়ে তুমি সৎ লোকৰ পথত চলিবা আৰু ন্যায় কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা। যিসকল লোকে সৎ কাৰ্য কৰে তেওঁলোকে দেশত ঘৰ সাজে আৰু যিসকল লোক সিদ্ধ তেওঁলোক অৱশিষ্ট থাকিব, কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ'ব আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব।